এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অংকুৰ জ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি নগাঁৱৰ বটদ্ৰৱাত সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰি জনসভাত অংশগ্ৰহণ, গুৱাহাটীত গৃহমন্ত্ৰীগৰাকীৰ আৰক্ষী আয়ুক্তালয় আৰু জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন, যাদৱ পায়েঙৰ মূলে গাঁথনিত অগ্নিসংযোগ কৰা ঘটনাৰ উচিত ক্ষতিপূৰণ দিয়া হ'ব বুলি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আশ্বাস, আৰু হাতিঙিমাৰীত 27 ডিচেম্বৰৰ পৰা অনুষ্ঠিত 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ আজি চূড়ান্ত খেল। এতিয়া শুনক বিতং বাতৰি। দিনযোৰ ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰে। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখাশিল্পৰ চানেকী, চেলেং আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্ৰীশ্বাহে অনুষ্ঠানত দিয়া ভাষণত এই প্ৰকল্প উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্ব ভাৰতত জন্মগ্ৰহণ কৰাটো সৌভাগ্যৰ কথা বুলিও তেওঁ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে 1 লাখতকৈ অধিক দখলকাৰী লোকক উচ্ছেদ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে শাসন কৰা এই 10টা বছৰ অসমৰ বাবে সোণালী সময়। ভাষণত শ্ৰীশ্বাহে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু শ্বহীদ কনকলতা বৰুৱাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বিগত কেইটামান বছৰত অসম দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত কয় যে একাংশ লোকে দখল কৰি থকা ভূমি উচ্ছেদ কৰি বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে এনেধৰণৰ অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত ৰাখিব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে 222 কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত গুৰু আসন ভৱন, মণিকাঞ্চন নামঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, কলা কেন্দ্ৰ, নাটঘৰ, 10টা জনগোষ্ঠীয় কুটীৰকে ধৰি বিভিন্ন ব্যৱস্থা ৰখা হৈছে। ফেব্ৰুৱাৰীৰ পৰা জনসাধাৰণৰ বাবে মুকলি হ'বলগীয়া এই প্ৰকল্প বিনামূলীয়াকৈ চাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। গৃহমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰে। 300 কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱনত 400 গৰাকী বিষয়ৰ বাবে সুব্যৱস্থা থকাৰ উপৰি আৰক্ষীৰ সকলো শাখা সংযুক্ত কাৰ্যালয়, একত্ৰিত প্ৰমাণীকৰণ শাখা আদি আছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই নতুন ব্যৱস্থাই সুৰক্ষা, নিৰাপত্তা, বহনক্ষমতা আৰু ৰাজহুৱা সুবিধা সুনিশ্চিত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সম্পৰ্কীয় এখন প্ৰদৰ্শনী মুকলি কৰাৰ উপৰি ৰাজ্যৰ প্ৰতিখন জিলা ভ্ৰমণ কৰিবলগীয়া ফৰেনচিক বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰীশ্বাহে খানাপাৰাত নৱনিৰ্মিত 5000 আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰে। 45 বিঘা এলেকাজুৰি 291 কোটি টকাৰ ব্যয়সাপেক্ষ নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যাধুনিক দৃশ্যশ্ৰব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি ভালেমান উন্নত মানৰ ব্যৱস্থা ৰখা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰেক্ষাগৃহতে জন্মগতভাৱে থকা হৃদৰোগৰ পৰা সুস্থ হোৱা 1000 শিশুৰ অভিবাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ অসম চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰে।
पूर्ण जीवन स्वस्थता से आगे बढ़ेंगे, ये भी इंजीनियर बनेंगे, डीएम बनेंगे, आईपीएस बनेंगे और देश को, असम को आगे। उनका जीवन जीने का अधिकार असम सरकार ने उनको वापिस दिया। न केवल वो, उनके अभिभावक के साथ यहाँ से बेंगलुरु भेजकर अच्छे से अच्छे अस्पताल में इनका इलाज कराकर आज भी उनका मॉनिटरिंग हो रहा है। इस साफ अर्थ में हृदय को बहुत शांति देने वाली बात। मित्रों, मैं आज अंत में इस कार्यक्रम में सभी बच्चों को बहुत बहुत शुभकामनाएं भी देना चाहता हूं और इनकी मंगल कामना भी करता हूं कि आपके जीवन में आप हर क्षेत्र में आगे बढ़िए, असम और देश का नाम आगे बढ़ाइए।
শ্ৰীশ্বাহে বৰগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ 68 গৰাকী বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ স্মাৰক ক্ষেত্ৰত গছপুলি ৰোপণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। বিশিষ্ট প্ৰকৃতিপ্ৰেমী অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পয়েঙৰ মূলে গাঁথনিত কালি দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি ফোনযোগে বুজ লয়। মন্ত্ৰীগৰাকীয়ে শ্ৰীপায়েঙৰ কন্যাৰ সৈতে ফোনযোগে কথা পাতি সকলো বিষয় সন্দৰ্ভত অৱগত হোৱাৰ লগতে বন বিভাগ আৰু প্ৰশাসনে সাহায্য আগবঢ়াব বুলি আশ্বাস দিয়ে। উল্লেখযোগ্য যে যাদৱ পায়েঙৰ কন্যা মুন্মি পায়েং আৰু এটা 70-জনীয়া দলৰ প্ৰচেষ্টা 2022 চনৰ পৰা চাপৰিটোত গছপুলি ৰোপণৰ কাম আৰম্ভ হৈছিল। স্থানীয় যুৱক আৰু দৰ্শনাৰ্থীসকলে বহু সময় চেষ্টা চলাই অগ্নি নিৰ্বাপন কৰে যদিও ভালেসংখ্যক গছ গছনি ভস্মীভূত হয়। এই ঘটনা সন্দৰ্ভত শ্ৰীপায়েঙে এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
যিজনে জ্বলাইছে তেওঁ নিজে জ্বলি মৰিব, অন্তৰত জ্বলি মৰিব। এতিয়া ইয়াত যিমান চৰাই চিৰিকটি পোক পৰুৱা সাপৰ পৰা ধৰি ইয়াত আছে, তাত কিমান মৰিছে কোনে চাইছে। প্ৰকৃতিক ভাল পাবলৈ শিকক, মানুহ নামৰ জীৱশ্ৰেষ্ঠ নাম হৈ কথা যেতিয়া পাতিব পাৰোঁ সেইটোকে অনুৰোধ কৰিছোঁ। যোৰাৰ ৰেঞ্জাৰে কৈছে যে কপিলামুখৰ পৰা বালি খনন কৰি ইয়াৰ পৰা খনন কাৰ্য চলাই শিৱসাগৰ ডিষ্ট্ৰিক্টত ফৰলেনৰ কাৰণে দিম। এইটো মোক নিজে মানে ধমকি দিয়া নিচিনাকৈ দিম। মানে প্ৰকৃততে তেওঁলোকে চকুৰে দেখা নাই, যেতিয়া কোনে সংযোগ কৰিটো দেখা নাই, আৰু যিহেতু ইয়াত বাঘ হাতী গড়টো থাকে, আৰু হয়তো বাঘৰ ভয়ত জুই লগাব পাৰে, হাতীৰ ভয়ত জুই লগাব পাৰে দুষ্কৃতিকাৰীয়ে। তেনেকুৱাবিলাক আশে পাশে থকা ইয়াত যিখিনি যিসকল আছে তেওঁলোকে চাগে নিজে এইটোতো অনুভৱ কৰা নাই, এইটো জুই লগালে কি হ'ব পাৰে, আৰু তাত বাঘটো গুচি নাযাব, মুকলিত বেছি গৰু ম'হ খাবহে।
চাহ বাগিচা অঞ্চলত বসবাস কৰা জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ লগতে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে স্বাস্থ্যৱান শ্ৰমিক যোজনা শীৰ্ষক এখন অভিলেখী আঁচনি গ্ৰহণ কৰিছে। শোণিতপুৰ জিলাৰ বালিপাৰাস্থিত ফুলবাৰী চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় প্ৰাংগণত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে আজি এই আঁচনিখনৰ জিলা পৰ্যায়ত শুভাৰম্ভ কৰা হয়। ফুলবাৰী জিলা পৰিষদৰ সদস্য বিকিতাটিয়ে আনুষ্ঠানিকভাৱে এই আঁচনিখন উদ্বোধন কৰি চাহ শ্ৰমিক সমাজৰ কল্যাণৰ বাবে ইয়াক এক শক্তিশালী ব্যৱস্থা বুলি অভিহিত কৰে। স্বাস্থ্য বিভাগৰ উদ্যোগত ৰূপায়িত এই আঁচনিখনৰ মূল লক্ষ্য হৈছে চাহ শ্ৰমিকসকলৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত স্বাস্থ্য সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত কৰা। তাৰ বাবে এই আঁচনিৰ জৰিয়তে নিয়মিত স্বাস্থ্য পৰীক্ষাৰে শ্ৰমিকসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। অনুষ্ঠানত চাৰিদুৱাৰৰ চক্ৰ বিষয়া বিশিষ্ট চিকিৎসক ডাঃ ক্ষীৰোদ কমল হাজৰিকা, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাক্তৰ বিভানী কেওটৰ লগতে জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ হাটিঙিমাৰীত 27 ডিচেম্বৰৰ পৰা অনুষ্ঠিত 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ল'ৰাৰ শাখাত তেজপুৰ আৰু গহপুৰ দল ফাইনেলত প্ৰৱেশ কৰিছে। ছোৱালীৰ শাখাত ডিব্ৰুগড় আৰু শিৱসাগৰ দল ফাইনেলত অৱতীৰ্ণ হ'ব। আজি অনুষ্ঠিত ছেমিফাইনেলত ল'ৰাৰ শাখাত দক্ষিণ কামৰূপ দলক পৰাস্ত কৰি গহপুৰে আৰু হালবাৰী দলক পৰাস্ত কৰি তেজপুৰে ফাইনেলত প্ৰৱেশ কৰিছে। নিশা 8:30 বজাত ল'ৰা শাখাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। আনহাতে ছোৱালীৰ শাখাত মৰিগাঁওক পৰাস্ত কৰি ডিব্ৰুগড় দলে আৰু ধেমাজিক পৰাস্ত কৰি শিৱসাগৰ দলে ফাইনেলত প্ৰৱেশ কৰিছে। সন্ধিয়া 6:30 বজাত ছোৱালী শাখাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ চতুৰ্থ মণ্ডলৰ অন্তৰ্গত 17 বছৰ অনুৰ্ধৰ চাহ জনজাতি আৰু আদিবাসী ফুটবল প্ৰতিযোগিতাত শোণিতপুৰ জিলা দলে বিশ্বনাথৰ দলক 5-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিছে। 3-দিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাখনত মণ্ডলটোৰ বিভিন্ন প্ৰান্তৰ উদীয়মান যুৱ ফুটবল খেলুৱৈৰ প্ৰতিনিধিত্বৰে শোণিতপুৰকে ধৰি 10টা দলে অংশগ্ৰহণ কৰিছিল। ফুটবল প্ৰতিযোগিতাখনৰ আজি সামৰণি অনুষ্ঠানত বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিজয় দলটোক বঁটা প্ৰদান কৰে। দেশত পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা 31 ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পান কাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি নগাঁৱৰ বটদ্ৰৱাত সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰি জনসভাত অংশগ্ৰহণ। গুৱাহাটীত গৃহমন্ত্ৰীগৰাকীৰ আৰক্ষী আয়ুক্তালয় আৰু জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন। যাদৱ পায়েঙৰ মূলে গাঁথনিত অগ্নিসংযোগ কৰা ঘটনাৰ উচিত ক্ষতিপূৰণ দিয়া হ'ব বুলি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আশ্বাস। আৰু হাটিঙিমাৰীত 27 ডিচেম্বৰৰ পৰা অনুষ্ঠিত 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ আজি চূড়ান্ত খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব। নমস্কাৰ।